यस
हेलो,
कौन?
मेरा पार्सल आसल अपना
हाँ
अपना पार्सल तो आसल है
ऐसा नहीं तीन
अपना
यार
एक न्यू। हाँ की बोले
कोट कोट तीन किमान
মই বৰ্তমান ডিজিপিৰ ফালে আছিলো। আপোনাৰ নিউ লক একাডেমীৰ কোনটো বিল্ডিং আছিলে দাদা?
এই হেৰি এইটো কি তুমি সেই নিউ লুক একাডেমি দেখিছা?
অঁ দেখিছোঁ, চিনি পোৱা হয়।
নিউ লুক একাডেমিৰ পিছত পাৰ হৈ আহি কোন সেইপিনৰ পৰা পিবৰ পৰা যদি আহা পাৰ হৈ আহি নীলা নীলা গেট আছে তাতে মোৰ এখন চাইনবোৰ্ডো আছে বুব্বা ব্ৰাদাৰ বুলি লিখা তাতে তুমি তাতে আগত
অঁ
ৰখিবা আৰু
ঠিক
মোক ফোন কৰিবা
ঠিক আছে,
কেইটা
বুকিং
বজাত
কৰি
আহিবা
লওঁ,
কেইটা
ৰাখি
বজাত
থৈ
আহিবা
দিছোঁ।
কেইটা বজাত আহিবা
2 মিনিট দাদা, মই ডিজিপিত আছোঁ, ডিজিপিৰ পৰা গৈ
অঁ
আছোঁ।
অঁ ঠিক আছে ঠিক আছে মই ওলাই আহিছোঁ দিয়া
ঠিক আছে।